예야, 아까 그 반이. বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ একাদশ বৈঠক অনুষ্ঠিত হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাৱিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাৱিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰিছে আৰু ভাৰতৰ অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আৰু তেওঁলোকৰ কাম কাজে কেনেদৰে দেশক উপকৃত কৰাৰ লগতে ইয়াৰ প্ৰয়োজনসমূহ পূৰাব পাৰে সেই বিষয়ে নিজকে সুধিবলৈ আহান জনায়। দিল্লীত অৱস্থিত IRTৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ শিক্ষাৰ্থীসকলক এইদৰে আহান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো প্ৰজন্মই তেওঁলোকৰ নিজৰ নিজৰ সময়ৰ কিছুমান নিৰ্দিষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হয় আৰু নিজস্বভাৱে ৰাষ্ট্ৰীয় ক্ষেত্ৰত দায়িত্ববোধ পালন কৰে। তেওঁ লগতে কয় যে বৰ্তমান শিক্ষা সমাপ্ত কৰা ছাত্ৰ ছাত্ৰীসকলে কৰা কামে কাজে পৰৱৰ্তী 30-35 বছৰ সময়ত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। দেশত নতুন নতুন খণ্ডত যুৱচামৰ বাবে ন ন সুযোগৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ ছেমি কণ্ডাক্টৰ, মহাকাশ আৰু ড্ৰোন আদিৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত এনে সকলো খণ্ডতে আত্মনিৰ্ভৰশীল হ'বৰ বাবে আগবাঢ়িছে। বিকশিত ভাৰতৰ শক্তিশালী ভেটি গঢ়াৰ ক্ষেত্ৰত এই আত্মনিৰ্ভৰশীলতাই বিশেষ ভূমিকা পালন কৰিব বুলিও তেওঁ লগতে মত পোষণ কৰে। সামাজিক মাধ্যমৰ যুগত সম্প্ৰতি চিন্তা চৰ্চাসমূহ বিভিন্ন দিশত ধাৱমান হোৱাৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক দৰমহাৰ পৰিমাণ, চাকৰি আৰু নিজ নিজ কামৰ ক্ষেত্ৰসমূহৰ বিষয়ত নিজকে আনৰ সৈতে তুলনা কৰাটোক পৰিহাৰ কৰিবলৈ আহান জনায়। বৰঞ্চ পূৰ্ববৰ্তী দিনটোৰ তুলনাত নিজকে অধিক সমৰ্থবান কৰি তোলাৰ লগতে সেই লক্ষ্যৰে প্ৰতিদিনে কামত আগবঢ়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। IIT দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন উপলক্ষে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী, IIT দিল্লীৰ বোৰ্ড অব গভৰ্ণেন্সৰ অধ্যক্ষ হৰিশ ছালভে আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক ৰংগন বেনাৰ্জীও উপস্থিত আছিল। এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোদীয়ে পৰম প্ৰজ্ঞা শীৰ্ষক এটা উচ্চ পৰ্যায়ৰ কম্পিউটাৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি একাদশ ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ব্ৰিকছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপাল ঘোষণাপত্ৰ গ্ৰহণ কৰা হয়। 10খন ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰ আৰু 4খন অংশীদাৰ ৰাষ্ট্ৰৰ সৈতে সৰ্বমুঠ 14খন ৰাষ্ট্ৰই এই বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধিসকলে সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে শিল্পীসকলৰ বাবে অধিক সুবিধা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। শিল্পীসকলক বিশাল বজাৰত উপনীত হ'ব পৰাকৈ ডিজিটেল মঞ্চৰ ব্যৱহাৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু পুনৰ উদ্ধাৰ কৰাটো আছিল এই বৈঠকৰ আন এটা মূল লক্ষ্য। ব্ৰিকছ ৰাষ্ট্ৰৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক আদান প্ৰদান আৰু পেছাদাৰিত্ব প্ৰসাৰৰ হেতু ভাৰতে এটা পৰীক্ষামূলক স্বেচ্ছাসেৱী শিল্পী পঞ্জীয়ন প্ৰকল্পৰ কথা ঘোষণা কৰে। বৈঠকত কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত শিল্পীসকলৰ অধিকাৰ আৰু প্ৰতিলিপি স্বত্বৰ ন্যায্য ব্যৱহাৰৰ বিষয়েও আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সংবাদমেল সম্বোধন কৰি কয় যে ভূপালে সাংস্কৃতিক সহযোগিতাৰ বাবে অনাগত দিনৰ এক ব্যৱহাৰিক কাঠামো প্ৰদান কৰিলে। তেওঁ পৰম্পৰাগত জ্ঞান, ভাষা, লোকসংগীত আৰু সাংস্কৃতিক পৰম্পৰা ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশেখাৱতে কয় যে বৈঠকত মধ্যপ্ৰদেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। তেওঁ লগতে কয় যে সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে সকলো ৰাষ্ট্ৰই একেলগে কাম কৰিব লাগিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে শিৰোমণি আকালি দলৰ সমগ্ৰ দেশতে নাৰী সংৰক্ষণ বিধেয়ক ৰূপায়ণৰ দাবীক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে সকলোৱে একত্ৰিত হৈ মহিলাসকলৰ সম প্ৰতিনিধিত্ব নিশ্চিত কৰি নাৰী শক্তি সবলীকৰণ কৰিব লাগিব। চণ্ডীগড়ত শিৰোমণি আকালী দলে জ্যেষ্ঠ নেতাসকলৰ বৈঠকত এই দাবী উত্থাপন কৰিছে। শিৰোমণি আকালী দলৰ সভাপতি সুখবীৰ সিং বাদলে কয় যে তেওঁলোকৰ দলে সকলো ৰাজ্যৰ সমপ্ৰতিনিধিত্ব নিশ্চিত কৰা আৰু ন্যায্যভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দাবী জনায়। তেওঁ আৰু কয় যে সকলো ৰাজ্যৰ 50% আসন একেদৰে বৃদ্ধিৰ বাবে চৰকাৰে সংসদৰ মজিয়াত উত্থাপন কৰা প্ৰস্তাৱত সমৰ্থন কৰে। সামাজিক মাধ্যমত বিৰোধী দলপতি ৰাহুল গান্ধীৰ এটা পোষ্টত উত্তৰ দি ৰিজিজুৱে কয় যে 2029 চনৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ শেহতীয়া লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিত অতি সোনকালে সমষ্টি পুনৰ নিৰ্ধাৰণসহ নাৰী শক্তি বন্ধন অধিনিয়ম কাৰ্যকৰী হ'ব। তেওঁ অৱশ্যে লগতে কয় যে জাতিভিত্তিক লোকপিয়লৰ বাবে ইয়াৰ বাবে কিছু সময় লাগিব আৰু সেইবাবে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাত অলপ পলম হ'ব পাৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয়াপুৰমত উপস্থিত হয়। আই এন এছ উৎক্ৰুচত উপস্থিত হোৱাৰ পাছতেই উপৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ সন্মান প্ৰদান কৰা হয়। আজি সন্ধিয়া শ্ৰীৰাধাকৃষ্ণনে ৰাষ্ট্ৰীয় স্মাৰক চেলুলাৰ জেইল পৰিদৰ্শন কৰিব। তেওঁ শ্বহীদ স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে স্বতন্ত্ৰতা জ্যোতিত শ্ৰদ্ধা নিবেদন কৰিব। তেওঁ বীৰ সাবৰকাৰৰ কোঠাটোও পৰিদৰ্শন কৰিব। ইয়াৰ উপৰি ঐতিহাসিক চেলুলাৰ জেইলৰ কেন্দ্ৰীয় টাৱাৰ, ফাঁচীঘৰ আৰু সংগ্ৰহালয়ৰ প্ৰদৰ্শনী গেলেৰীকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহো পৰিদৰ্শন কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে অভ্যাগত টোকাবহীত তেওঁৰ মন্তব্য লিপিবদ্ধ কৰাৰ পাছত ৰাষ্ট্ৰীয় স্মাৰক চেলুলাৰ জেইলত অনুষ্ঠিত পোহৰ আৰু শব্দৰ অনুষ্ঠান উপভোগ কৰিব। কাইলৈ তেওঁ হৰঘৰ তিৰংগা অভিযানত অংশগ্ৰহণ কৰি শ্ৰীবিজয়পুৰমৰ ফ্লেগ পইণ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ। মুম্বাইত নাবিক নিৰাপত্তা, সুৰক্ষা আৰু কল্যাণ বিষয়ক ৰাষ্ট্ৰীয় অংশীদাৰসকলৰ মাজত হোৱা এটা মত বিনিময় অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতে বিশ্বৰ অন্যতম নাবিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই উপলক্ষে ডিজিটেল সামুদ্ৰিক প্ৰশাসন ব্যৱস্থাৰ ওপৰত ই সমুদ্ৰ নামৰ এটা ডিজিটেল প্লেটফৰ্ম উদ্বোধন কৰা হয়। এই প্লেটফৰ্মৰ লক্ষ্য হৈছে নাবিক, জাহাজ কোম্পানী, বন্দৰ, সেৱা প্ৰদানকাৰী আৰু অন্যান্য সামুদ্ৰিক অংশীদাৰসকলক নিৰৱচ্ছিন্নভাৱে স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান কৰা। ঝাৰখণ্ড চৰকাৰৰ আজি প্ৰতিবাদকাৰী শিক্ষাৰ্থী আৰু নিয়োগ সন্ধানী যুৱক যুৱতীসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাঁচীৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হয়। শিক্ষাৰ্থী আৰু নিয়োগ সন্ধানী যুৱক যুৱতীৰ 8-জনীয়া প্ৰতিনিধি দল এটাই চৰকাৰী বিষয়াৰ সৈতে এই আলোচনাত ভাগ লয়। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত পৰীক্ষা প্ৰক্ৰিয়াত হোৱা অনিয়মৰ বিৰুদ্ধে যোৱা দুসপ্তাহ ধৰি হৈ থকা শিক্ষাৰ্থীৰ প্ৰতিবাদৰ অন্তত এই আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্সিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউহানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিনত অনুষ্ঠিত বিশ্ব এথলেটিক্স 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপৰ তৃতীয় দিনা আজি পুৰুষৰ জেভলিন থ্ৰত আশীষ যাদৱে ৰূপৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে। 19 বছৰীয়া খেলুৱৈগৰাকীয়ে 74.9 মিটাৰলৈ জেভলিন দলিয়াই দ্বিতীয় স্থানত থাকে। এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ পাছতেই পদক জয় কৰা আশীষ হৈছে দ্বিতীয়গৰাকী খেলুৱৈ। উল্লেখযোগ্য যে 2016 চনত পোলেণ্ডত অনুষ্ঠিত বিশ্ব এথলেটিক্স 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাই সোণৰ পদক জয় কৰাৰ লগতে 86.48 মিটাৰলৈ জেভলিন দলিয়াই বিশ্ব জুনিয়ৰৰ অভিলেখ গঢ়িছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টি দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহান জনাইছে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ 1ম বৈঠক অনুষ্ঠিত হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰিছে আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।